এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যসভাত সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰী জিলাক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰোধিতা কৰি আজি বিধানসভাত সাংসদগৰাকীয়ে বিৰুদ্ধে উত্থাপন কৰা ভৰ্ৎসনা প্ৰস্তাৱ অধ্যক্ষৰ প্ৰত্যাখ্যান। বিধানসভাত আজি 4খন নতুন বিধেয়ক আৰু 11খন সংশোধনী বিধেয়ককে ধৰি মুঠ 15খন বিধেয়ক উত্থাপন। ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি। আৰু তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভৰ্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্যকালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শইকীয়াই কয় যে ধুবুৰী জিলাৰ পৰা ভালেসংখ্যক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল আৰু সাংসদগৰাকীৰ এনে মন্তব্যই সমগ্ৰ ধুবুৰীবাসীৰ লগতে অসমবাসীকো অপমানিত কৰিছে। যদি কোনো বাংলাদেশী নাগৰিক জিলাখনত আছে তেওঁলোকক চিনাক্ত কৰি বহিষ্কাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলি শইকীয়াই মন্তব্য কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দেৱব্ৰত শইকীয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি কয় যে এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। বিৰোধী দলপতিগৰাকীয়ে ইয়াৰ পাছত সমগ্ৰ ৰাজ্যজুৰি কালি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুদান পত্ৰ প্ৰদান অনুষ্ঠানলৈ বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আমন্ত্ৰণ নকৰাৰ বাবে সদনত চৰকাৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তোলে। এই বিষয়টো লৈ সদনত বহু সময় ধৰি শাসক বিৰোধীৰ মাজত তৰ্ক বিতৰ্ক হয়। বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বৰপেটাৰ জিলা আয়ুক্তই জিলাখনত বৈঠক অনুষ্ঠিত কৰাক লৈ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কৰি এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা হ'বনে নাই বুলি প্ৰশ্ন উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰে। ইপিনে জলসিঞ্চন বিভাগ আৰু নলাৰ নৰ্দমাত জমা হোৱা পানী তথা জাবৰ নিষ্কাশনৰ বাবে ব্যৱহাৰ কৰা ছুপাৰ চাকাৰ বাহন ক্ৰয়ৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ তুলি বিৰোধী পক্ষই সভা স্থগিত প্ৰস্তাৱ উত্থাপনৰ অনুমতি বিচাৰে। কিন্তু অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰাত বিৰোধী পক্ষৰ সদস্যসকলে এই বিষয়ত এখন সদন কমিটি গঠন কৰিবলৈ দাবী জনায়। কংগ্ৰেছ, AIUDF, CPM আৰু ৰাইজৰ দলে সদন কমিটি গঠনৰ বিষয়টোৰ প্ৰতি সমৰ্থন জনায়। কিন্তু অধ্যক্ষই এই বিষয়টো অমান্তি হোৱাত বিৰোধী পক্ষৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। বিৰোধী সদস্যসকলে বহু সময় ধৰি প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজি 4খন নতুন বিধেয়ক আৰু 11খন সংশোধনী বিধেয়ককে ধৰি মুঠ 15খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ 8খন সংশোধনী বিধেয়ক উত্থাপন কৰে। এই সংশোধনীৰ জৰিয়তে নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষানুষ্ঠান কেইখনত প্ৰথমগৰাকী উপাচাৰ্য নিয়োগ কৰা হ'ব। তদুপৰি ভৱিষ্যতে এই বিশ্ববিদ্যালয়সমূহত ৰাজ্যপালে উপাচাৰ্যক নিয়োগ কৰিব। ডাঃ পেগুৱে বিধানসভাত অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়কো উত্থাপন কৰে। এই সংশোধনী বিধেয়কত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহত নতুন কাৰিকৰী আৰু চিকিৎসা বিজ্ঞান পাঠ্যক্ৰম প্ৰণয়নত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ধৰ্মান্তকৰণমূলক কাৰ্যকলাপৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই সংশোধনী বিধেয়কত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহত প্ৰতি 3 বছৰৰ মূৰে মূৰে চৰকাৰী বিষয়াই পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণৰ লক্ষ্যৰে আজি সদনত দি আছাম কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ৰেগুলেশ্যন বিধেয়ক উত্থাপন কৰে। ইপিনে দ্বিতীয় এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি দৰং জিলাত মা কামাখ্যা বিশ্ববিদ্যালয়, তিনিচুকীয়াত এডটেক দক্ষতা বিশ্ববিদ্যালয় আৰু BTRত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়কে ধৰি মুঠ 3খন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি বিধানসভাত 3খন বিধেয়ক উত্থাপন কৰে। চাহ জনগোষ্ঠীয় লোকসকলে ভূমিপট্টা লাভৰ বাবে কোনোধৰণৰ লিগেচি অৰ্থাৎ 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত কেতবোৰ নিষেধাজ্ঞা আছিল যদিও তৃতীয় পৰ্যায়ত চাহ শ্ৰমিকৰ বাবে প্ৰায়বোৰ বাধ্যতামূলক বিষয় উঠাই দিয়া হৈছে আৰু এতিয়া 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে তেওঁলোকে ভূমিপট্টা লাভ কৰিব পাৰিব।
বসুন্ধৰাটোত কিছুমান ৰেষ্ট্ৰিকচন আছিল যে বসুন্ধৰাটোত থ্ৰী জেনেৰেচন তিনিটা প্ৰজন্মৰ লিগেচিটো লাগে। এতিয়া তিনিটা জেনেৰেচনৰ লিগেচিটো আমি এতিয়া উঠাই দিলো চাহ শ্ৰমিকৰ কাৰণে, এতিয়া কোনো লিগেচি নালাগে, তেওঁলোকে এপ্লাই কৰিলেই পাব। গতিকে বসুন্ধৰাটোত আমি পত্তন দিছিলো তেতিয়া সংখ্যাটো আমাৰ সন্মানীয় সদস্য পোনাকণ বৰুৱাই কওঁতে অলপ কম হৈছে যে 19,684 পৰিয়ালে পাইছিলে। এতিয়া এই লিগেচিটো যেতিয়া এৰুৱাই দিয়া হ'ল, আজি মই যদি মাটিৰ পত্তন পাব লাগে মোক থ্ৰী জেনেৰেচন লাগিব মাননীয় অধ্যক্ষ মহোদয়, কিন্তু চাহ শ্ৰমিকক যদি আমি মাটিৰ পত্তন দিওঁ তাত কোনো লিগেচি নালাগে, থ্ৰী জেনেৰেচন নালাগে, জনজাতীয় লোকক কোনো নালাগে, গতিকে এইখিনি সহজে উপলব্ধ হ'ব পৰা গ'ল।
বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এই কথা প্ৰকাশ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে ৰাজ্যখনত আজি পৰ্যন্ত 2,621 কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে তামোল পাণ ধপাত, অত্যাধিক মদ্যপান, অত্যাধিক মছলাযুক্ত খাদ্যৰ সেৱনকে ধৰি কৰ্কট ৰোগ হ'ব পৰা বিভিন্ন কাৰকৰ কথা উল্লেখ কৰি কয় যে এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেওঁ কয় যে 30 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে 3টা সাধাৰণ কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা আছে। তদুপৰি মহিলাসকলক স্তন পৰীক্ষাৰ সঠিক পদ্ধতিসমূহ শিকোৱাৰ লগতে নিয়মীয়াকৈ পৰামৰ্শ আগবঢ়োৱা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত আগতীয়াকৈ এই ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাৰো সুবিধা আছে বুলি শ্ৰীসিংহলে জানিবলৈ দিয়ে। আজি অসম বিধানসভাত লোক নিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা কাম কাজৰ প্ৰশংসাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীয়ে তেওঁলোকৰ ফাললৈ চাই বক্তব্য উত্থাপন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে সম্বোধন কৰিব লাগে বুলি মন্তব্য কৰাত বিধায়ক কুৰ্মী খৰ্গহস্ত হৈ পৰে আৰু উত্তেজিত হৈ তেওঁ বিধায়ক শ্বেৰমান আলীৰ ফালে চোঁচা মাৰিবলৈ উদ্যত হয়। অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নুমল মমিনে বিধায়কগৰাকীক শান্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিবলগীয়া হয় আৰু মাৰ্শালৰ সহায়তহে বিধায়কগৰাকীক ক্ষান্ত কৰে। এই ঘটনাৰ প্ৰতিবাদত বিৰোধী পক্ষই কিছু সময়ৰ বাবে সদন ত্যাগ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ চৌহদত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ডিব্ৰুগড় পৌৰসভা, চহৰ আৰু নগৰ পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। ডঃ শৰ্মাই নগৰখনত নিৰ্মাণ হৈ থকা মূল নলাৰ উপৰি অন্যান্য নলা নৰ্দমাসমূহৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। কৃত্ৰিম বানে যাতে জনসাধাৰণক বিপৰ্যস্ত কৰিব নোৱাৰে তাৰ বাবে জাবৰ নিষ্কাশনকে ধৰি আনুষংগিক কামসমূহ শীঘ্ৰেই সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ 23 ডিচেম্বৰত এই বিষয়ক এখন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদনৰ বিতংভাৱে পৰ্যালোচনা কৰে। ডঃ শৰ্মাই আজি বিধায়কসকলৰ সমন্বিতে ডিব্ৰুগড়ত বিধানসভা ভৱন আৰু বিধায়কৰ আৱাসগৃহ নিৰ্মাণৰ বাবে ভূমি পৰিদৰ্শন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 33টা সমষ্টিত মুঠ 96 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন হ'বলগীয়া 2খন জিলা কামৰূপ আৰু গোৱালপাৰাৰ 37টা সমষ্টিৰ বাবে মুঠ 107 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে 3 গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ 27 নম্বৰ পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা NDA সমৰ্থিত প্ৰাৰ্থী সুমিত ৰাভাই সহস্ৰাধিক সমৰ্থকক লগত লৈ বকু ডাকুৱাপাৰাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অৰ্জুন ছেত্ৰী, ৰমাকান্ত ৰাভা আৰু আদিত্য ৰাভায়ো নিজ নিজ পৰিষদীয় সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পাণ্টান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোজ ৰাভা, দক্ষিণ পাণ্টান পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিমবাৰ্থ মাৰাক, উত্তৰ বনগাঁৱৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুৰ্গেশ্বৰ বড়ো আৰু বামুণীগাঁৱৰ জ্যোতিষ ঠাকুৰীয়ায়ো নিজ নিজ সমষ্টিত প্ৰচাৰ চলায়। 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। এন আই টি শিলচৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়ৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰী শ্লীলতা হানিৰ অভিযোগত বিভাগটোৰ এগৰাকী অধ্যাপকক নিলম্বন কৰা হৈছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা অনুসৰি ডঃ ডি কোটেশ্বৰ ৰাজু নামৰ অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অশালীনভাৱে স্পৰ্শ কৰাৰ চেষ্টা চলায় বুলি অন্যান্য ছাত্ৰী ছাত্ৰীসকলক অৱগত কৰোৱাৰ পাছত তেওঁলোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এন আই টি শিলচৰৰ সঞ্চালক আৰু পঞ্জীয়কক দাবী জনায়। অভিযোগক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোৰ কেইবাশ ছাত্ৰ ছাত্ৰীয়ে কালি অধ্যাপকগৰাকীৰ শাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰীগৰাকীয়ে এই নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে আৰু অভিযোগৰ সত্যতাত পৰিণত যায়। অভিযোগ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এন আই টি শিলচৰৰ সঞ্চালকে আজি অভিযুক্ত ডঃ ডি কোটেশ্বৰ ৰাজুক নিলম্বন কৰে। বজালী জিলাৰ সদৰ পাঠশালাত আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে পাঠশালা হাইস্কুলত অনুষ্ঠিত কাৰ্যসূচীত বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত উৰ্মি মেধি, পৌৰসভাৰ পৌৰপতি জলি চৌধুৰী, ৰাজহ চক্ৰ বিষয়া ডঃ ইলা বনিয়াসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক মৰমী কাশ্যপৰ পৰা।
তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔজাৰীৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত তিৱাসকলৰ ঐতিহ্যমণ্ডিত গোভাৰজা দীপ সিং দেওৰাজাই অধিৱেশনস্থলীৰ মূল দুৱাৰ উন্মোচন কৰে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অধ্যক্ষ মদন বৰদলৈ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডঃ বিদ্যুৎ বিকাশ সেনাপতিয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে। অধিৱেশনস্থলী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে, ডেকাচাং আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বৰঘৰ উন্মোচন কৰে। ইয়াৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাই অধিৱেশনস্থলীত আয়োজিত গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক কৰে। আৰক্ষীয়ে মহানগৰৰ আই এছ পি টিৰ পৰা সংগঠনটোৰ জ্যেষ্ঠ কমাণ্ডাৰ টেক্সা ইবমছা সিং আৰু মৰাণস্ত্ৰ সংগ্ৰাহক মেইছনাম বংগুচৌবা সিঙক আটক কৰে। উগ্ৰপন্থী গোটটোৰ সদস্য দুজন মণিপুৰত ধন দাবী আৰু অস্ত্ৰ শস্ত্ৰ সম্পৰ্কীয় বহু অপৰাধৰ সৈতে জড়িত হৈ আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। হোজাই কাকি ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰা হয়। কাকি বনাঞ্চলত 23টা জাতি জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃষ্টি সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনৰ লগতে বাণিজ্য মেলা আৰু মুকলি সভাৰো আয়োজন কৰা হৈছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিগত বৰ্ষত আগবঢ়োৱা মুখ্যমন্ত্ৰী গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে ৰাজ্যখনৰ 55গৰাকী ছাত্ৰ ছাত্ৰীক এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ ভিতৰত বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আজমল হক আৰু একেটা বিভাগৰে ছাত্ৰী কংকনা ডেকা নিৰ্বাচিত হৈছে। আজমল হকে ইউৰোপৰ পোলেণ্ডৰ ৰকলৱক্সি বিশ্ববিদ্যালয় আৰু কংকনা ডেকাই শ্লোভেনিয়াৰ লুবিয়ানা বিশ্ববিদ্যালয়লৈ 40 দিনৰ প্ৰশিক্ষণৰ বাবে অহা 25 মাৰ্চত যাত্ৰা কৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাতত পৰিৱেশ প্ৰদূষণ নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ ৰুণজুন টেৰণপি আৰু পৰিৱেশকৰ্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03-6126-1776 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানলৈ পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যসভাত সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰী জিলাক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰোধিতা কৰি আজি বিধানসভাত সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা ভৰ্ৎসনা প্ৰস্তাৱ অধ্যক্ষৰ প্ৰত্যাখ্যান। বিধানসভাত আজি 4খন নতুন বিধেয়ক আৰু 11খন সংশোধনী বিধেয়ককে ধৰি মুঠ 15খন বিধেয়ক উত্থাপন। ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি। আৰু তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।